আদি পুস্তক 12 অধ্যায়। ঈশ্বৰে আব্ৰাহামক আমন্ত্ৰণ কৰা। যিহুৱাই আব্ৰাহামক ক'লে, তুমি তোমাৰ নিজ দেশ, তোমাৰ আত্মীয়ৰ স্বজন আৰু তোমাৰ পিতৃৰ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ যোৱা। মই তোমাৰ পৰা এক মহাজাতি সৃষ্টি কৰিম আৰু তোমাক আশীৰ্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম, তাতে তুমি আশীৰ্বাদৰ আকৰ হবা। যিসকলে তোমাক আশীৰ্বাদ কৰে মই তেওঁলোকক আশীৰ্বাদ কৰিম, আৰু যিসকলে তোমাক হাও দিয়ে মই তেওঁলোকক হাও দিম। তোমাৰ দ্বাৰাই পৃথিৱী সমুদায় গোষ্ঠীয়ে আশীৰ্বাদ পাব। পাছে আব্ৰামে যিহুৱাৰ কথা মতে যাত্ৰা কৰিলে আৰু লোট তেওঁৰ লগত গ'ল। হাৰণ নগৰৰ পৰা ওলাই যোৱাৰ সময়ত আব্ৰামৰ বয়স আছিল 75 বছৰ। আব্ৰামে তেওঁ ভাইজা চাৰি আৰু ভতিজা পুতেক লোটক লগত লৈ ওলাই গ'ল। তেওঁ সকলো উপাৰ্জিত ধন সম্পত্তি আৰু তেওঁ হাৰণত পোৱা সকলো দাগবোৰক লৈ কনান দেশ অভিমুখে যাত্ৰা কৰিলে। পাছত তেওঁলোকে কনান দেশ গৈ পালে। কনান দেশত আব্ৰাম কনান দেশৰ মাজেদি আব্ৰাম শিখিম নগৰলৈ গ'ল আৰু তাৰ পাছত মুৰিৰ উগ গছজোপাৰ পৰ্যন্ত গ'ল। সেই সময়ত কনানিয়াসকলে সেই দেশত বাস কৰিছিল। পাছত যিহুৱাই আব্ৰাহামক দৰ্শন দি ক'লে, এই দেশখনকে মই তোমাৰ বংশক দিম। তাতে আব্ৰামে তেওঁক দৰ্শন দিয়া যিহুৱাৰ উদ্দেশ্যে সেই ঠাইত এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে। তাৰ পাছত ছিকিমৰ পৰা আব্ৰামে বৈতেলৰ পূবফালে পাহাৰীয়া এলেকালৈ আগুৱাই গ'ল। তাত তেওঁ বৈঠেলক পশ্চিম আৰু অয়ৰ পূব কৰি তম্বু তৰিলে। সেই ঠাইতে তেওঁ যিহুৱালৈ এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে আৰু যিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে। তাৰ পাছত আব্ৰামে পুনৰ যাত্ৰা আৰম্ভ কৰিলে আৰু তেওঁ নেগেভৰ ফালে অগ্ৰসৰ হ'ল। আব্ৰামৰ মিশ্ৰৰ যাত্ৰা। পাছত কনান দেশত অকাল হ'ল। অকাল অতিক্ষয়ৰূপে বৃদ্ধি হোৱাত আব্ৰামে মিশ্ৰৰ দেশত প্ৰৱাস কৰিবলৈ নামি গ'ল। তেওঁ মিশ্ৰৰ দেশত প্ৰৱেশ কৰাৰ ঠিক আগমুহূৰ্তত তেওঁৰ ভাইজা চাৰিক ক'লে, শুনা, মই জানো তুমি এগৰাকী সুন্দৰী মহিলা। তোমাক যেতিয়া মিশৰীয়াসকলে দেখিব তেতিয়া তেওঁলোকে ক'ব, এই মহিলাগৰাকী সেই লোকজনৰ ভাইজা। পাছত তেওঁলোকে মোক বধ কৰি তোমাক জীয়াই ৰাখিব। সেয়ে তুমি ক'বা যে তুমি মোৰ ভনী হয়, তাতে তোমাৰ কাৰণে মোলৈ ভাল হ'ব পাৰে আৰু মোৰ প্ৰাণো ৰক্ষা পৰিব পাৰে। আব্ৰাম যেতিয়া মিশ্ৰৰ দেশত সোমাল তেতিয়া মিশৰীয়াসকলে চাৰিক অতি সুন্দৰী দেখিলে। ফৰুণৰ ৰাজপুত্ৰসকলেও চাৰিক দেখা পাই ফৰুণ ৰজাৰ আগত তেওঁৰ প্ৰশংসা কৰিলে। ফলত চাৰিক ফৰুণৰ ৰাজপ্ৰসাদলৈ লৈ গ'ল। চাৰিৰ কাৰণে ফৰুণে আব্ৰামলৈ ভাল ব্যৱহাৰ কৰিবলৈ ধৰিলে। তেওঁ আব্ৰামক অনেক মেৰ চাক, গৰু, গাধ, গাধী, দাস দাসী আৰু উট দিলে। কিন্তু আব্ৰামৰ ভাইজা চাৰিৰ কাৰণে যিহুৱাই ফৰুণ আৰু তেওঁৰ পৰিয়ালৰ সকলো লোকৰ মাজত ভয়ংকৰ মহামাৰী ঘটালে। ফৰুণে আব্ৰামক মাতি ক'লে, আপুনি মোৰ লগত এইটো কি কাম কৰিলে? এওঁ যে আপোনাৰ ভাইজা, তাক মোক কিয় কোৱা নাছিল? আপুনি কিয় তাই মোৰ ভনী বুলি কৈছিল? সেইকাৰণেহে মই তেওঁ বিয়া কৰিবলৈ আনিছিলোঁ। এতিয়া এয়া আপোনাৰ ভাইজা, তেওঁক লৈ আপুনি গুচি যাওক। তাৰ পাছতে আব্ৰামৰ বিষয়ে ফৰুণে তেওঁৰ লোকসকলক আজ্ঞা দিলে আৰু তেওঁলোকে আব্ৰামক তেওঁৰ ভাইজা আৰু তেওঁৰ সকলো সম্পদৰে সৈতে দূৰলৈ পঠিয়াই দিলে।